আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অংকজ্যোতি শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে লোকসভাৰ 543খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ NDA 293খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ দিশে আগবাঢ়িছে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দাখিল কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহান জনাইছিল। এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল আৰু মৰিছাছৰ ৰাষ্ট্ৰপ্ৰধান নাইবা চৰকাৰৰ মুৰববীয়ে অংশগ্ৰহণ কৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাসিনা তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে কাইলৈ নিয়মি নতুন দিল্লীত উপস্থিত হ'ব আৰু শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ 9 জুনত ঢাকালৈ উভতি যাব। ফোনযোগে হোৱা বাৰ্তালাপত শ্ৰীমোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। ইপিনে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল উইক্ৰেমসিংহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাইছে। ফোন কৰাৰ উপৰিও এটা সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অনাগত হয়তো নিৰ্বাচনত NDA চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ যাতে ভূপাল বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয় এই কথাত গুৰুত্ব আৰোপ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনি ৰাজ্যখনৰ সৰ্বাধিক সংখ্যক লোকৰ মাজলৈ লৈ যোৱাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে কেনেধৰণে বা কিমান সংখ্যক লোকক ইয়াৰ দ্বাৰা সামৰি লোৱা হ'ব সেই সন্দৰ্ভত চালি জাৰি চোৱাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে মন্ত্ৰী অচন্ত নেওগ, ৰাজ পেগু, বিমল বৰা, কেশৱ মহন্ত আৰু ৰঞ্জিত কুমাৰ দাসকলৈ এখন কেবিনেট উপ সমিতি গঠন কৰি এই আঁচনি ৰূপায়ণ কৰিবলৈ ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থা কিমান দূৰ সমৰ্থ হ'ব সেই বিষয়ে এমাহৰ ভিতৰত পৰামৰ্শ দাখিলৰ নিৰ্দেশ দিয়া হৈছে। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাবে পৰামৰ্শদান সমিতিয়ে ইতিমধ্যে ইউনেস্কলৈ ইতিবাচক প্ৰতিবেদন প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা মাহত ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত ইউনেস্কৰ বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত থকা ইউনেস্কৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ দূতাবাসৰ সৈতে ৰাজ্য চৰকাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত যোগাযোগ কৰিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হয়। আজি কেবিনেটত দূৰদৰ্শন যোগে মহাবীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে বায়নতা খণ্ডত সম্প্ৰচাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকাকৈ ব্যয় কৰাৰ বাবে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হয়। নিজৰ বাবে আঁচনিৰ অধীনত হাইস্কুল শিক্ষালয় পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক 10 আৰু 12 হাজাৰ টকাকৈ প্ৰদান সন্দৰ্ভত সকলো দিশ চালি জাৰি চাই সাধাৰণ ভিতৰত অৱগত কৰিবলৈ মন্ত্ৰী ডাঃ ৰমেশ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক বৈঠকত দায়িত্ব অৰ্পণ কৰা হৈছে। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই 50,000 টকা পৰ্যন্ত দিয়াৰ সিদ্ধান্ত অহা আগষ্টতে ৰূপায়ণ কৰাৰ বাবেও বৈঠকত কোৱা হৈছে। আনহাতে পোহৰৰ ভিত্তিক নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। যোৱা 24 ঘণ্টাত বতৰ সকল হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। সেইটো বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা 2,46,000লৈ হ্ৰাস পাইছে। ইফালে কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 25লৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, হোজাই, নগাঁও, ডিমাহাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্যালয় জিলাৰ কিছু কিছু এলেকা এতিয়াও বানৰ কবলত আছে। কিন্তু 61খন গাঁৱৰ 22,000তকৈ অধিক লোক সম্প্ৰতি 112টা হাই জাফিবিলাক আশ্ৰয় লোৱাৰ লগতে 5,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। মহাজন বিভাগে অহা 24 ঘণ্টাত অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যকেইখনত পাতলীয়াৰ পৰা মচলীয়া আৰু বিজুলী গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইফালে ৰাজ্যৰ বিভিন্ন স্থানত বানৰ লগতে ফেৰনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে। কোকৰাঝাৰ জিলাৰ ভাৰকাটা সীমান্তৰ সৰাতল গাঁৱৰ সৰভাগাৰ মূল খহনীয়ে ফাইনেল অঞ্চল খহনীয়া উপক্ৰমিছে। জনসাধাৰণে বিত্তীয় প্ৰশাসন আৰু অসম চৰকাৰক এই সমস্যাৰ সমাধান বিচাৰি আহান জনাইছে। একেদৰে কটকীয়া বানে যমুনামুখৰ নিকটৱৰ্তী কুম্ভিগা অঞ্চল ক্ষতিগ্ৰস্ত কৰিছে। অঞ্চলৰ ঠাই ঠাই কেইবাটাও পথ বানে ছিঙি পেলোৱাত যাতায়াতৰ সমস্যা হৈছে। লখিমপুৰ জিলাৰ লগতে শিৱসাগৰ জিলাত অহা 11 জুনত প্ৰাপ্তবয়স্কসকলৰ বাবে যক্ষ্মা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ বাবে লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই কাৰ্যসূচীৰ বাবে 2,25,000ৰো অধিক হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে। যোৱা 5 বছৰত যক্ষ্মা হোৱা ৰোগীসকলৰ চিকিৎসা সম্পূৰ্ণ হোৱাৰ কমেও এমাহ অতিক্ৰম কৰা, যোৱা 3 বছৰত সক্ৰিয় যক্ষ্মা ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক 60 বছৰৰ ঊৰ্ধৰ, শৰীৰৰ ভুৱা উচ্চাংক 18 কিলোগ্ৰামতকৈ কম থকা লোকক এই অভিযানত সামৰি লোৱা হ'ব। আমাৰ এতিয়া বাতৰি মাতে হৈ গ'ল। নমস্কাৰ।